আদিপুস্তক 23 অধ্যায়। ছাৰাৰ মৃত্যু আৰু তেওঁ মৈদাম দিয়া। ছাৰা 127 বছৰ কাল জীয়াই আছিল। এইয়ে আছিল ছাৰাৰ জীৱনৰ আয়ুসৰ কাল। অনান দেশৰ কিৰিয়ত অব্ৰনগৰত অৰ্থাৎ হিব্ৰুনত তেওঁৰ মৃত্যু হ'ল। তাতে অব্ৰাহামে ছাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে। পাছত অব্ৰাহামে তেওঁৰ মৃত ভাৰ্যাৰ ওচৰৰ পৰা উঠি গৈ সেই ঠাই হেতৰ সন্তানসকলক ক'লে, মই আপোনালোকৰ মাজত এজন বিদেশী হিচাপে বাস কৰিছো, সেয়ে দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক, যাতে মই মোৰ মৃতকৰ মৈদাম দিব পাৰোঁ। তেতিয়া হেতৰ সন্তানসকলে অব্ৰাহামক উত্তৰ দি ক'লে, হে মালিক, আমাৰ কথা শুনক। আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজাস্বৰূপ। আমাৰ মৈদামবোৰৰ আটাইতকৈ উত্তমটো নিৰ্বাচন কৰি তাতেই আপোনাৰ মৃতকক মৈদাম দিয়ক। আপোনাৰ মৃতকক মৈদাম দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ মৈদাম স্থান এৰি দিবলৈ আপত্তি নকৰিব। তেতিয়া অব্ৰাহামে উঠি সেই দেশৰ লোকসকলৰ অৰ্থাৎ হেতৰ বাসিন্দাসকলৰ আগত নত শিৰে প্ৰণিপাত কৰিলে। তেওঁলোকৰ সৈতে কথা বতৰা হৈ ক'লে, মোৰ মৃতকৰ মৈদাম দিবলৈ তোমালোক যে সন্মত হৈছা, এইকাৰণে মোৰ কথা শুনা। মোৰ হৈ চুৱৰৰ পুত্ৰ ইফুৰ্ণৰ সৈতে আলোচনা কৰা। পথাৰৰ মূৰত যিটো মগ পেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিচাৰোঁ। ইফুৰ্ণ সেই গুহাৰ গৰাকী, সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিচাৰোঁ মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছো তাৰ সাক্ষী আপোনালোক হ'ব। তেতিয়া হেতৰ সন্তানসকলৰ মাজত ইফুৰ্ণ বহি আছিল। হেতৰ সন্তানসকল আৰু নগৰৰ প্ৰৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ খিতিয়া ইফুৰ্ণে অব্ৰাহামক উত্তৰ দি ক'লে, নহয় মোৰ মালিক, মোৰ কথা শুনক। পথাৰখন মই আপোনাক দিছো আৰু তাত থকা গুহাটো মই আপোনাক দিছো। মই স্বজাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছো, যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে। তাতে অব্ৰাহামে সেই বাসিন্দাসকলৰ আগত নত শিৰে প্ৰণিপাত কৰিলে আৰু বাসিন্দাসকলে শুনাকৈ ইফুৰ্ণক ক'লে, কিন্তু মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰোঁ। মই দিয়া দাম অনুগ্ৰহ কৰি আপুনি গ্ৰহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম। তেতিয়া ইফুৰ্ণে অব্ৰাহামক উত্তৰ দি ক'লে, হে মোৰ মালিক, মোৰ কথা শুনক। 400 ছেকল ৰূপৰ মাটি আপোনাৰ আৰু মোৰ মাজত হীনো কি বস্তু, এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ। পাছত অব্ৰাহামে ইফুৰ্ণৰ কথাত মান্তি হৈ হেতৰ সন্তানসকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল সেই 400 ছেকল ৰূপ বনিয়াহতৰ দ্বাৰাই জুখি তেওঁক দিলে। মমিৰ সন্মুখত মগ পেলাত ইফুৰ্ণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে হেতৰ সন্তানসকল তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৱে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ'ল। পাছে অব্ৰাহামে কনান দেশৰ মম্মিৰ অৰ্থাৎ হিবুন সন্মুখত থকা মগ পেলাৰ পথাৰত গুহাত তেওঁ ভাইজা ছাৰাক মৈদাম দিলে। এইদৰে মৈদামৰ ঠাই অধিকাৰ অৰ্থে সেই পথাৰ আৰু তাত থকা গুহাত হেতৰ সন্তানসকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ'ল।